দ্বিতীয় বিবৰণ ন অধ্যায়। জিহুৱা ইজৰাইলৰ সংগত থাকিব। হে ইজৰাইলীয়াসকল, শুনক, যি সকলো জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী, আপোনালোকে এতিয়া তেওঁলোকৰ আকাশলংঘা দেৱালেৰে আবৃত বৃহৎ নগৰবোৰ অধিকাৰ কৰিবৰ কাৰণে জৰ্দন নদী পাৰ হৈ গৈ আছে। সেই ঠাই লোকসকল অনাকিয়া, তেওঁলোক শক্তিশালী আৰু ওখ। আপোনালোকে অনাকিয়াসকলৰ বিষয়ে জানে, তেওঁলোকৰ বিষয়ে এইবুলি কোৱা আপোনালোকে শুনিছিল যে অনাকিয়া সন্তানসকলৰ আগত থিয় হ'ব পৰা কোনো লোক আছে। কিন্তু আজি আপোনালোকে এই কথা জানি ৰাখক যে আপোনালোকৰ ঈশ্বৰ জিহুৱা গ্ৰাসকাৰী অগ্নিৰ নিচিনাকৈ আপোনালোকৰ আগে আগে যাওঁতা তেওঁলোকক ধ্বংস কৰি দিব। তেওঁৱে আপোনালোকৰ সন্মুখত তেওঁলোকক তল কৰিব। আপোনালোকৰ ওচৰত জিহুৱাই যি আশ্বাস দিছিল, সেই অনুসাৰে আপোনালোকে তেওঁলোকক খেদি পঠিয়াব আৰু মুহূৰ্ততে তেওঁলোকক বিনষ্ট কৰিব। আপোনালোকৰ ঈশ্বৰ জিহুৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠোৱাৰ পাছত আপোনালোকৰ কোনেও যেন মনতে এনে কথা নকয়, মোৰ ধাৰ্মিকতাৰ কাৰণে জিহুৱাই মোক এই দেশ অধিকাৰ কৰিবলৈ আনিছে। আচলতে এই সকলো জাতিৰ লোকসকলৰ দুষ্টতাৰ কাৰণেই জিহুৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠাব। আপোনালোকৰ ধাৰ্মিকতা বা অন্তৰৰ হততাৰ কাৰণেই যে আপোনালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিবলৈ গৈছে সেয়ে নহয়, বৰং এই জাতিবোৰৰ দুষ্টতাৰ কাৰণেহে আপোনালোকৰ ঈশ্বৰ জিহুৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাব, যাতে তেওঁ আপোনালোকৰ পূৰ্বপুৰুষ আব্ৰাহাম, ইছহাক আৰু জাকুবৰ ওচৰত যি প্ৰতিজ্ঞা কৰিছিল তাক পূৰ্ণ কৰিব পাৰে। এই হেতুকে আপোনালোকে জানিব যে আপোনালোকৰ ধাৰ্মিকতাৰ বাবেই যে ঈশ্বৰ জিহুৱাই এই উত্তম দেশ আপোনালোকৰ অধিকাৰৰ অৰ্থে দিছে সেয়ে নহয়, কিয়নো আপোনালোক এক থৰডিঙীয়া জাতি। জিহুৱাৰ ক্ৰোধৰ কথা মনত ৰাখক। আপোনালোকে মৰুভূমিত আপোনালোকৰ ঈশ্বৰ জিহুৱাৰ কেনেদৰে ক্ৰোধ জগাই তুলিছিল তাক মনত ৰাখক, কেতিয়াও পাহৰি নাযাব। মিছৰ দেশ এৰি অহা দিনৰে পৰা আৰম্ভ কৰি এই ঠাই পোৱালৈকে আপোনালোকে জিহুৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰি আহিছে। ফুৰেবতো আপোনালোকে জিহুৱাৰ ক্ৰোধ জন্মাইছিল, তাতে জিহুৱাই আপোনালোকৰ ওপৰত ক্ৰোধিত হৈ আপোনালোকক ধ্বংস কৰিব খুজিছিল। যি সময়ত জিহুৱাই আপোনালোকৰ সৈতে স্থাপন কৰা নিয়ম লিখা শিলৰ ফলি দুখন গ্ৰহণ কৰিবলৈ মই পৰ্বতলৈ উঠি গৈ 40 দিন আৰু 40 ৰাতি সেই ঠাইতে আছিলোঁ, তেতিয়া মই আহাৰ কি পানী নোখোৱাকৈয়ে আছিলোঁ। জিহুৱাই নিজৰ আঙুলিৰে লিখা এনে দুখন শিলৰ ফলি মোক দিলে। যিদিনা আপোনালোক সকলোৱে জিহুৱাৰ সন্মুখত গোট খাইছিল, সেইদিনা তেওঁ পাহাৰৰ ওপৰত জুইৰ মাজৰ পৰা আপোনালোকক যি যি আজ্ঞা ঘোষণা কৰিছিল সেইবোৰ সেই ফলি দুখনত লিখা আছিল। সেই 40 দিন আৰু 40 ৰাতিৰ শেষত জিহুৱাই মোক এই শিলৰ ফলি দুখন দিছিল। জিহুৱাই মোক কৈছিল, উঠা, তুমি শীঘ্ৰে এই ঠাইৰ পৰা তললৈ নামি যোৱা, কিয়নো তুমি তোমাৰ যি লোকসকলক মিছৰ দেশৰ পৰা উলিয়াই আনিলা তেওঁলোক ভ্ৰষ্ট হৈছে। মই আজ্ঞা কৰা পথ এৰি তেওঁলোকে নিজৰ কাৰণে হাঁচত ঢলা এটা মূৰ্তি নিৰ্মাণ কৰি লৈছে। জিহুৱাই মোক পুনৰ কৈছিল, মই এই লোকসকললৈ চাই দেখিলোঁ তেওঁলোক এক থৰডিঙীয়া জাতি। তুমি মোক বাধা নিদিবা, মই তেওঁলোকক বিনষ্ট কৰিম আৰু আকাশৰ তলৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিম। তাৰ পাছত তোমাৰ পৰাই মই এক শক্তিশালী আৰু মহান জাতি সৃষ্টি কৰিম। সেয়ে মই পৰ্বতৰ পৰা উলটি তললৈ নামি আহিলোঁ, তেতিয়াও পৰ্বতত জুই জ্বলি আছিল আৰু মোৰ দুখন হাতত নিয়ম লিখা দুখন ফলি আছিল। তাৰ পাছত মই দেখিলোঁ আপোনালোকে আপোনালোকৰ ঈশ্বৰ জিহুৱাৰ বিৰুদ্ধে পাপ কৰি পূজাৰ অৰ্থে আপোনালোকে হাঁচত ঢলা এটা দামুৰি নিৰ্মাণ কৰিলে। জিহুৱাই আপোনালোকক যি পথত চলিবলৈ আজ্ঞা দিছিল মুহূৰ্ততে আপোনালোকে সেই পথৰ পৰা আঁতৰি গৈছিল। তাতে মই সেই ফলি দুখন মোৰ হাতৰ পৰা দলিয়াই পেলাই দিছিলোঁ। আপোনালোকৰ চকুৰ আগতে সেই দুখন ভাঙি পেলাইছিলোঁ। জিহুৱাৰ দৃষ্টিত যি বেয়া এনে সকলো পাপ কৰি আপোনালোকে তেওঁ ক্ৰুদ্ধ জগাই তুলিছিল বাবে মই পুনৰ জিহুৱাৰ সন্মুখত পূৰ্বৰ দৰে 40 দিন 40 ৰাতি উবুৰি হৈ পৰিছিলোঁ। আহাৰ পানী একো নোখোৱাকৈ আছিলোঁ। জিহুৱাৰ প্ৰচণ্ড ক্ৰুদ্ধত মই ভয় খাইছিলোঁ, কিয়নো আপোনালোকক বিনষ্ট কৰিবলৈ তেওঁ আপোনালোকৰ বিৰুদ্ধে ক্ৰুদ্ধিত হৈ পৰিছিল। কিন্তু সেই সময়তো জিহুৱাই মোৰ নিবেদন শুনিছিল। ধ্বংস কৰি পেলাব পৰাকৈ জিহুৱা হাৰুণৰ ওপৰতো অতিশয় ক্ৰুদ্ধ হৈছিল। মই তেতিয়া হাৰুণৰ নিমিত্তে প্ৰাৰ্থনা কৰিছিলোঁ, মই আপোনালোকৰ পাপ অৰ্থাৎ আপোনালোকে নিৰ্মাণ কৰা দামুৰিটো জুইত পুৰি দিছিলোঁ। তাৰ পাছত মই তাক ধূলিৰ নিচিনাকৈ গুৰি কৰি পৰ্বতৰ পৰা বৈ অহা নদীৰ সোঁতত ধূলিবোৰ পেলাই দিছিলোঁ। ইয়াৰ পাছত টবিয়েৰাত, মছাত আৰু কিবুত হত্তাওবাত আপোনালোকে জিহুৱাক ক্ৰুদ্ধ জগাই তুলিছিল। তাৰ পাছত জিহুৱাই কাদেশ বনেয়াৰ পৰা আপোনালোকক পঠোৱা সময়ত ক'লে, তোমালোক উঠি যোৱা, মই তোমালোকক যি দেশ দিছোঁ তোমালোকে তাক অধিকাৰ কৰা। কিন্তু সেই সময়ত আপোনালোকে নিজ ঈশ্বৰ জিহুৱাৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে, আপোনালোকে তেওঁক বিশ্বাসো নকৰিলে আৰু তেওঁৰ কথালৈ কাণ হাড় নিদিলে। মই যেতিয়াই পৰা আপোনালোকক জানিছোঁ তেতিয়াই পৰা আপোনালোক সকলো সময়তে জিহুৱাৰ অবাধ্য হৈছে। জিহুৱাই আপোনালোকক ধ্বংস কৰিম বুলি কোৱাৰ কাৰণে মই জিহুৱাৰ আগত 40 দিন আৰু ৰাতি উবুৰি হৈ পৰি আছিলোঁ। মই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি কৈছিলোঁ, হে মোৰ প্ৰভু জিহুৱা, তুমি তোমাৰ লোকসকলক ধ্বংস কৰি নেপেলাবা, তেওঁলোক তোমাৰেই, নিজ মহিমাৰে মুক্ত কৰি তোমাৰ ক্ষমতাশালী হাতেৰে মিছৰৰ পৰা উলিয়াই অনা তোমাৰ উত্তৰাধিকাৰী লোকসকলক ধ্বংস নকৰিবা। তোমাৰ দাস অব্ৰাহাম, ইছহাক আৰু জাকুবক সোঁৱৰণ কৰা। এই লোকসকলৰ থৰডিঙীয়া স্বভাৱ, দুষ্টতা আৰু পাপলৈ দৃষ্টি নকৰিবা। কৰিলে তুমি আমাক যি দেশৰ পৰা উলিয়াই আনিলা সেই দেশৰ লোকসকলে ক'ব, জিহুৱাই তেওঁলোকক যি দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছিল সেই দেশলৈ নিবলৈ অসমৰ্থ হোৱাৰ কাৰণে আৰু তেওঁলোকক ঘীন কৰাৰ কাৰণে তেওঁ মৰুপ্ৰান্তত তেওঁলোকক বধ কৰিবলৈ উলিয়াই আনিলে। কিন্তু তথাপিও তেওঁলোক তোমাৰেই লোক আৰু আধিপত্য, যাক তুমি তোমাৰ পৰাক্ৰমী শক্তিৰ দ্বাৰা আৰু তোমাৰ ক্ষমতাৰ প্ৰদৰ্শনেৰে উলিয়াই আনিছিলা।